চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
তোমার ভুল কাহিনী আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে বাৰু? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমাৰ আগৰ অনুষ্ঠানত আমি এই দ্বিতীয় ৰাজাৱলীৰ 3 আৰু 4 নম্বৰ অধ্যায় দুটা চাইছিলো, নহয় জানো? এই দুয়োটা অধ্যায়তেই আমি ইলিছাৰ যোগেদি ঈশ্বৰে কাম কৰি যোৱা দেখিবলৈ পাইছিলো। 3য় অধ্যায়ত পাইছিলো ইছৰাইলীয় সৈন্যবোৰক ঈশ্বৰে আচৰিত ধৰণে পানী যোগোৱাৰ কথা, আৰু ঈশ্বৰৰ শক্তিৰে মোৱাবিয়া লোকসকলক ইছৰাইলীয়া লোকবিলাকে পৰাস্ত কৰাৰ কথা। 4 অধ্যায়ত আমি ইলিছাৰ যোগেদি ঈশ্বৰে সম্পাদন কৰা 5টা অলৌকিক কাৰ্যৰ বিষয়ে পঢ়িবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় ৰাজাৱলী পুস্তকখনৰ 5 নম্বৰ অধ্যায়টো চাম হওক। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন উলিয়াই লৈ দ্বিতীয় ৰাজাৱলী পুস্তকৰ 5 নম্বৰ অধ্যায়টো মেলি লওকচোন। কিন্তু তাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাক ধন্যবাদ জনাইছো, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰো যদিহে তুমি আমাক বুজাই নিদিয়া। ইয়াতেকে আহা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হৈ আমাক বিশেষভাৱে পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আপোনালোকক প্ৰায়েই কৈ আহিছো যে এই অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেলখন মেলি লোৱা খুব প্ৰয়োজন, আৰু লগতে যদি কাগজ কলম লৈ লোৱা হয় তেতিয়াহ'লে আৰু ভাল হয়, কিয়নো অনুষ্ঠান শুনাৰ সময়ত কিবা কথা অধিককৈ বুজিবলগীয়া থাকিলে আপুনি লিখি থ'ব পাৰিব আৰু পিছত আমালৈ লিখিব পাৰিব। অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই, নাইবা আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকিলে তাকে জনাই, নাইবা কিবা সুধিবলগীয়া বা অধিককৈ বুজিবলগীয়া কথা থাকিলে তাকে জনাই আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। একো লিখিবলৈ নাথাকিলেও এনেই আমালৈ শুভেচ্ছা জনাই লিখিব পাৰে, তাৰ দ্বাৰা আমি যথেষ্ট উৎসাহিত হ'ম। আহক এতিয়া আমি মূল কথালৈ উভতি আহোঁ। আজি আমি 5 নম্বৰ অধ্যায়টোত এটা অতি পৰিচিত কাহিনী পঢ়িবলৈ পাম, আৰু এইটো হৈছে অৰামিয়া সেনাপতি নামানৰ কাহিনী। এই 5 নম্বৰ অধ্যায়টো ইলিছা ভাৱবাদীৰ জীৱনকালৰ এটা বিশেষ গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়টোত আমি যিটো ঘটনাৰ বিষয়ে পঢ়ো তাৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে ইলিছা ভাৱবাদী এলিয়াৰ নিচিনাই দৃঢ়মনা আছিল, আৰু তেওঁ অলপ ৰসিক স্বভাৱৰো আছিল। ৰসিকতা ঈশ্বৰে ভাল পায় বুলি আমি ভাবোঁ, আৰু ৰসিক মানুহক তেওঁ ব্যৱহাৰো কৰে। যদিও এই ঘটনাটোত আমি এজন আঁতৰত পৰা মানুহৰ বিষয়ে পঢ়িবলৈ পাওঁ, আমাৰ কিন্তু অলপ হলেও হাঁহি নুঠাকৈ নাথাকে। আহকচোন প্ৰিয় শ্ৰোতা, আমি ঘটনাটো এফালৰ পৰা চাই যাওঁ। বাইবেলৰ পৰা পাঠ কৰিছো প্ৰথম পদ। অৰামিয়া ৰজাৰ প্ৰধান সেনাপতি নামান তেওঁৰ প্ৰভুৰ সাক্ষাতে মহান আৰু মৰ্যাদা পোৱা লোক আছিল, কিয়নো তেওঁৰেই দ্বাৰাই জিহুৱাই অৰামিয়াবিলাকক জয়যুক্ত কৰিছিল। সেই পুৰুষ পৰাক্ৰমী বীৰ, কিন্তু কুষ্ঠৰোগী আছিল। এই প্ৰথম পদটোত আমি নামানৰ এখন পৰিষ্কাৰ ছবি দেখা পাওঁ। তেওঁ আছিল অৰামিয়া ৰজাৰ প্ৰধান সেনাপতি। অৰাম হৈছে বৰ্তমানৰ ছিৰিয়া দেশ। তেওঁ বিশেষ ব্যক্তিত্বসম্পন্ন পুৰুষ আছিল। তেওঁ যথেষ্ট সন্মানীয় লোকো আছিল। তেওঁৰ যোগেদি ঈশ্বৰে অৰামিয়া লোকসকলক স্বাধীনতা প্ৰদান কৰিছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। তেওঁক ঈশ্বৰে ব্যৱহাৰ কৰিছিল বুলি সহজে ধৰি ল'ব পাৰোঁ। আমি এই কথা প্ৰায়ে দেখিবলৈ পাওঁ যে ঈশ্বৰে অখ্ৰীষ্টীয় লোকৰ মাজৰ পৰাও বহুতো লোকক বাছি লৈ বিশেষভাৱে ব্যৱহাৰ কৰে। এইটো আমাৰ আচৰিত যেন লাগিব পাৰে, কিন্তু আমি বেছি দূৰলৈ যাবই নালাগে। ফৰৌন ৰজা, নবুখদনেজৰ ৰজা, কৈশৰ, আলেকজেণ্ডাৰ আদি অনেক বিখ্যাত ব্যক্তিৰ নাম আমি মনত পেলাব পাৰোঁ। এই ব্যক্তিসকলক ঈশ্বৰে ব্যৱহাৰ কৰিছিল তেওঁৰ বিশেষ বিশেষ আঁচনি ৰূপায়িত কৰিবৰ কাৰণে। ইয়াতো আমি দেখিবলৈ পাইছো যে ঈশ্বৰ জিহুৱাই নামানক ব্যৱহাৰ কৰিছিল, তেওঁৰ দ্বাৰাই জিহুৱাই অৰামিয়াবিলাকক জয়যুক্ত কৰিছিল। কিন্তু তেওঁৰ বিষয়ে ইমান সুন্দৰ কথা ইয়াত উল্লেখ কৰাৰ পাছতে এটা হৃদয় বিদাৰক কথা যোগ দিয়া হৈছে। তেওঁ কুষ্ঠৰোগী আছিল। আজি আমাৰ চাৰিওফালে বহুত মানুহ আছে যিসকল খ্ৰীষ্টীয় বিশ্বাসী নহয়। এই মানুহবোৰৰ মাজৰ বহুতো মানুহে বহু ধৰণৰ ভাল কামো কৰে। তেনে মানুহক আমি সকলোৱে খুব ভাল মানুহ বুলি স্বীকাৰ কৰোঁ। তেনে মানুহক গোটেই সমাজেই ভাল মানুহ বুলি মানি লয়। কিন্তু অতি হৃদয় বিদাৰক কথা এইটোৱেই যে গোটেই সমাজে ভাল বুলি স্বীকাৰ কৰি লোৱা মানুহজনো ঈশ্বৰৰ দৃষ্টিত পাপী। কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। ৰোমিয়া 3:23। সমাজৰ দৃষ্টিত মানুহ এজন যিমানেই ভাল নহওক কিয়, ঈশ্বৰৰ দৃষ্টিত কিন্তু সকলো মানুহেই সমানেই পাপী। এইটো এটা নিষ্ঠুৰ সত্য। সেই সময়ত পৰজাতিবিলাকৰ মাজত কুষ্ঠৰোগীক অস্পৃশ্য বুলি গণ্য কৰা নহৈছিল, কিন্তু মুচিৰ যোগে ঈশ্বৰে ইছৰাইলৰ লোকসকলক নিয়ম বান্ধি দিছিল যাতে কুষ্ঠৰোগীসকলক আন মানুহৰ পৰা আঁতৰাই ৰখা যায়। আচলতে এই বেমাৰ যাতে বিয়পি নাযায় তাৰ বাবেই এই ব্যৱস্থা ৰখা হৈছিল। অৱশ্যে সকলোবিলাক কুষ্ঠৰোগ সোঁচৰা নহয়, কিন্তু সেই সময়ৰ মানুহৰ মাজত এই বিষয়ক জ্ঞানৰ প্ৰসাৰ ইমান হোৱা নাছিল বাবে সকলোবোৰ কুষ্ঠৰোগীকে আনৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছিল। শাস্ত্ৰত কুষ্ঠৰোগে পাপক বুজায়, অৰ্থাৎ কুষ্ঠৰোগ পাপৰ প্ৰতীক। সেই সময়ত কুষ্ঠৰোগৰ কোনো চিকিৎসা নাছিল। কোনো মানুহেই কুষ্ঠৰোগীক ভাল কৰিব নোৱাৰিছিল। ঠিক একেদৰে পাপো এনে এবিধ বেমাৰ যাৰ চিকিৎসা মানুহৰ হাতত নাই। মানুহে নিজৰ প্ৰচেষ্টাৰে পাপৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। নামান সমাজৰ এজন গণ্যমান্য ব্যক্তি আছিল, কিন্তু তেওঁ আছিল কুষ্ঠৰোগী। সেই ৰোগ তেওঁ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ লুকুৱাই ৰাখিলেও সেই বেমাৰ ভাল কৰিব পৰা নাছিল। আজিও আমি তাকেই নকৰোনে? আমি আমাৰ পাপ লুকুৱাই ৰাখিব খোজো, কিন্তু পাপৰ বেমাৰৰ পৰা আমি নিজৰ প্ৰচেষ্টাৰে সুস্থ হ'ব নোৱাৰো। কেৱল প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজেহে আমাক পাপৰ বেমাৰৰ পৰা সুস্থ কৰিব পাৰে। এক সময়ত অৰামিয়া লোকে দলে দলে ওলাই আহোঁতে ইছৰাইল দেশৰ পৰা এজনী সৰু ছোৱালী বন্দী কৰি নিছিল। তাই নামানৰ ভাৰ্যাৰ আল ধৰিছিল। এজনী সৰু ছোৱালী, আনকি নামটো ইয়াত উল্লেখ কৰা হোৱা নাই, কিন্তু এই সৰু ছোৱালীজনীক আমি ৰাণী ছেবা, মুৱাবিয়া ৰুথ, ৰিবেকা, ইষ্টেৰ আদি বাইবেলৰ বিখ্যাত নাৰী চৰিত্ৰবিলাকৰ মাজতেই স্থান দিব পাৰোঁ। এই ছোৱালীজনীক বন্দী কৰি লৈ যোৱা হৈছিল। তাই ঘৰৰ পৰা আঁতৰত থাকিব লগা হৈছিল। তাই নামানৰ ভাৰ্যাৰ হাত ধৰা ডিগিৰি আছিল, কিন্তু এই কণমানি যিহুদী ছোৱালীজনীয়ে নামানৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনি দিব পাৰিছিল। 3 নম্বৰ পদ। তাই নিজ অধিকাৰীনীক কলে,
চমৰীয়াত থকা ভাৱবাদীৰ লগত মোৰ প্ৰভুৱে সাক্ষাৎ কৰিলে বৰ ভাল হয়। তাকে কৰিলে তেওঁ কুষ্ঠৰোগৰ পৰা তেওঁক সুস্থ কৰিব। এই সৰু ছোৱালীজনীয়ে নামানক আদেশ দিব নোৱাৰে, উপদেশো দিব নোৱাৰে, কিন্তু তাই নামানৰ ভাৰ্যাৰ আগত এই কথা মাত্ৰ কলে যে চমৰীয়াত এজন ভাৱবাদী আছে, তেওঁ নামানক সুস্থ কৰিব পাৰে। চাৰি নম্বৰ পদ, পাছে তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুক কলে। ইছৰাইল দেশৰ পৰা অনা সেই ছোৱালীজনীয়ে এই কথা কলে। এই কথা গৈ নামানৰ কাণত পৰিল আৰু নামানৰ পৰা অৰামীয় ৰজাই শুনিবলৈ পালে। ৰজাই এই কথা শুনি নিশ্চয় ভাল পালে, কাৰণ নামান তেওঁৰ বাবে অতি মূল্যৱান ব্যক্তি আছিল। গতিকে তেওঁ লগে লগে নামানক ইছৰাইলৰ ৰজাৰ ওচৰলৈ পঠাই দিলে এখন চিঠি আৰু নানা ধৰণৰ উপহাৰেৰে সৈতে। পাঁচ নম্বৰ পদৰ পৰা সাত নম্বৰ পদলৈকে পঢ়িলে আমি পাওঁ যে অৰামৰ ৰজাই চিঠি লিখি পঠিয়াইছিল যে নামানক কুষ্ঠৰোগৰ পৰা সুস্থ কৰিব লাগে। এই কথাত ইছৰাইলৰ ৰজা অতিশয় দুশ্চিন্তাত পৰিল। তেওঁ কৈ উঠিল, মই জানো ঈশ্বৰ, মইনো কুষ্ঠৰোগী এজন সুস্থ কৰিব পাৰোনে? আচলতে চিঠিখন ভুল ব্যক্তিলৈ লিখা হৈছিল। চিঠিখন পঠিয়াব লাগিছিল ইলিছালৈহে। আচলতে ইছৰাইলৰ ৰজাই ঠিক কথাই কৈছিল, কুষ্ঠৰোগীক সুস্থ কৰাৰ ক্ষমতা তেওঁৰ নাই, কাৰণ তেওঁ ঈশ্বৰ নহয়। ঠিক তেনেদৰে ইলিছাইও নিজৰ শক্তিৰে কাকো সুস্থ কৰিব নোৱাৰে। ইলিছাই সৰ্বোত্তম চিকিৎসক ঈশ্বৰৰ শক্তিতহে মানুহক সুস্থ কৰিব পাৰিছিল। ইছৰাইলৰ ৰজাই এইবুলি সিদ্ধান্ত কৰিলে যে অৰামৰ ৰজাই তেওঁৰ সৈতে কাজিয়া আৰম্ভ কৰিব বিচাৰিছে, নহলেনো ইমান অসম্ভৱ কথাটো তেওঁলৈ কিয় লিখি পঠিয়াইছে। আঠ নম্বৰ পদটো পঢ়িছো, পাছে ইছৰাইলৰ ৰজাই কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলিছাই শুনি ৰজাৰ ওচৰলৈ এই কথা কৈ পঠালে, তুমি তোমাৰ বস্ত্ৰ কিয় ফালিলা? সেই মানুহ মোৰ কাষলৈ আহক, তাতে ইছৰাইলৰ মাজত যে এজন ভাৱবাদী আছে তাক তেওঁ জানিব। সেই খবৰ গৈ ইলিছাৰ কাণত পৰিল আৰু ইলিছাই কৈ পঠিয়ালে, সেই মানুহক মোৰ কাষলৈ পঠিয়াই দিয়ক। ন আৰু দহ নম্বৰ পদ, তাতে নামান নিজৰ ঘোঁৰাবোৰ আৰু নিজৰ ৰথে সৈতে আহি ইলিছাৰ ঘৰৰ দুৱাৰ মুখত থিয় হল। তেতিয়া ইলিছাই তেওঁৰ ওচৰলৈ এজন দূত পঠাই কলে, তুমি গৈ জৰ্দন নদীত সাতবাৰ জুবুৰা মাৰাগৈ, তাতে তোমাৰ গাৰ মঙহ আগৰ নিচিনা হ'ব আৰু তুমি সুচী হ'বা। নামান আছিল অৰাম দেশৰ প্ৰধান সেনাপতি, অতি গণ্যমান্য ব্যক্তি। সেই সময়ত অৰাম দেশ অতি শক্তিশালী দেশ আছিল। ইছৰাইল দেশৰ ওপৰতো অৰাম দেশৰ ক্ষমতাৰ প্ৰভাৱ পৰিছিল। গতিকে নামানে ভাবিছিল ইলিছা ভাৱবাদীয়ে তেওঁক যথেষ্ট সন্মান দেখুৱাই আঠে বেঠে আদৰি নিব। কিন্তু ইলিছা বাহিৰ ওলায়ে নাহিল, বৰং তেওঁ এজন দূতৰ হতুৱাই কৈ পঠিয়ালে যে নামানে জৰ্দন নদীত সাতবাৰ জুবুৰা মাৰিলেই তেওঁৰ কুষ্ঠৰোগ ভাল হ'ব। নামানৰ বাবে এইটো অতি অপমানজনক কথা নাছিল নে বাৰু? ইলিছাৰ সেই কথাত নামানে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চাওকচোন। এঘাৰ নম্বৰ পদ, কিন্তু নামানে খং উঠি গুচি গ'ল আৰু কলে, চোৱা, মই ভাবিছিলো তেওঁ অৱশ্যে ওলাই মোৰ ওচৰলৈ আহিব আৰু থিয় হৈ নিজ ঈশ্বৰ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰি কুষ্ঠৰ ঠাইত হাত বোলাই কুষ্ঠৰোগীক সুস্থ কৰিব। নামানৰ খং উঠিল। নামানৰ খং কিয় উঠিল? কাৰণ নামান অতি অহংকাৰী লোক আছিল। তেওঁ এনেধৰণৰ ব্যৱহাৰ আগতে কেতিয়াও পোৱা নাছিল। ঈশ্বৰে নামানৰ কুষ্ঠৰোগ সুস্থ কৰাৰ লগে লগে গৰ্ব নামৰ বেমাৰটোও সুস্থ কৰিব খুজিছে। ঈশ্বৰে যেতিয়া আমাক সুস্থ কৰে, সম্পূৰ্ণকৈ সুস্থ কৰে। আমাৰ চৰিত্ৰৰ দুৰ্বলতাবোৰো ঈশ্বৰে দূৰ কৰে। ঈশ্বৰে বেয়া পোৱা বিভিন্ন স্বভাৱৰ ভিতৰত গৰ্বও এটা। আমি কওঁ ঈশ্বৰ প্ৰেম, কিন্তু ঈশ্বৰে ঘৃণো কৰে। ঘৃণ নকৰাকৈ আপুনি প্ৰেম কৰিব নোৱাৰে। অসততাক ঘৃণ নকৰাকৈ আপুনি সততাক প্ৰেম কৰিব নোৱাৰে। আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক ভাল পায়, তেন্তে আপোনাৰ চৌহদত প্ৰৱেশ কৰা পগলা কুকুৰ এটাক আপুনি নিশ্চয় ভাল পাব নোৱাৰে, ঘৃণ কৰিব, কাৰণ সেই কুকুৰটোৱে আপোনাৰ ল'ৰা ছোৱালীক কামুৰিব পাৰে। ঈশ্বৰে মানুহক প্ৰেম কৰে, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁ মানুহৰ অন্তৰত থকা গৰ্বৰ ভাৱটোক ঘৃণ কৰে। হিতুপদেশ ছয় নম্বৰ অধ্যায়ৰ ষোল্ল নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদলৈ পঢ়িলে আমি এখন তালিকা পাওঁ, ঈশ্বৰে ঘৃণ কৰা সাতটা বস্তুৰ তালিকা। আৰু এই তালিকাখন এনেদৰে আৰম্ভ কৰা হৈছে, গৰ্বী চকু, মিছা কথা কোৱা জীৱা, নিৰ্দোষীৰ ৰক্তপাতৰ হাত ইত্যাদি। অৰ্থাৎ ঈশ্বৰে ঘৃণ কৰা প্ৰথমটো বিষয় হৈছে গৰ্ব, অহংকাৰ। ঈশ্বৰে নৰবধ যিমান ঘৃণ কৰে, গৰ্বী স্বভাৱো সিমানেই ঘৃণ কৰে। মানুহৰ গৰ্বী স্বভাৱেই মানুহৰ অধঃপতনৰ কাৰণ। মানুহৰ গৰ্ব সদায় ঈশ্বৰৰ আঁচনিৰ বিপৰীতে যায়। ঈশ্বৰৰ পৰিত্ৰাণৰ কাহিনী মানৱৰ গৰ্ব খৰ্ব কৰাৰ কাহিনী। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে যি পৰিত্ৰাণৰ দান মানৱলৈ আগবঢ়াইছে তাত মানৱৰ গৰ্বৰ অলপো স্থান নাই। প্ৰভু যীশুক গ্ৰহণ কৰি এই পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ মানুহ নম্ৰভাৱে আগবাঢ়িব লগা হয় কাৰণ এই পৰিত্ৰাণৰ কাৰ্যত মানুহৰ নিজৰ অৱদান অলপো নাথাকে। নিজৰ ধাৰ্মিকতাৰে মানুহে ঈশ্বৰৰ পৰা কোনো কৃতিত্ব দাবী কৰিব নোৱাৰে। প্ৰভু যীশুক গ্ৰহণ কৰিবলৈ ধনী দুখীয়া উচ্চ নিজ শিক্ষিত অশিক্ষিত সকলোৱে একেধৰণেই আহিব লাগিব। কোনো ভেদাভেদ নাই, কোনো গৰ্বৰ স্থান নাই। বাৰ নম্বৰ পদ, ইছৰাইলৰ আটাই জলতকৈ দম্মেশকৰ অবানা আৰু ফাৰ্পৰ নদী জানো উত্তম নহয়, মই জানো সেইবোৰত জুবুৰা মাৰি সুচী হ'ব নোৱাৰিম, এইবুলি তেওঁ মুখ ঘূৰাই খঙেৰে গুচি গ'ল। নামানৰ খং উঠাৰ কথাই, জৰ্দন নদীতকৈ পৰিষ্কাৰ নদী অৰাম দেশত নাই জানো। প্ৰিয় শ্ৰোতা, আমিও আমাৰ মাজত এনেকুৱা ঘটনা দেখি থাকো। মানুহে পৰিত্ৰাণ লাভ কৰিবলৈ খ্ৰীষ্টৰ ক্ৰুচৰ ওচৰলৈ আহিবলৈ টান পায়, বৰং তেওঁলোকে নানা ধৰণৰ উপায় অৱলম্বন কৰি ধাৰ্মিকতা অৰ্জন কৰিবলৈ চেষ্টা কৰে। কিন্তু প্ৰিয় শ্ৰোতা, বাইবেলে আমাক অতি স্পষ্টভাৱে কয়, খ্ৰীষ্টৰ ক্ৰুচতহে আমাৰ মুক্তি আছে। আমি নম্ৰভাৱে সেই ক্ৰুচৰ ওচৰলৈ আহিবই লাগিব। তেৰ আৰু চৈধ্য নম্বৰ পদ, কিন্তু তেওঁৰ দাসবিলাকে ওচৰ চাপি নিবেদন কৰি কলে, হে পিতৃ, সেই ভাৱবাদীয়ে কোনো মহৎ কৰ্ম কৰিবৰ আজ্ঞা আপোনাক কৰা হলে আপুনি তাক নকৰিলেহেঁতেননে? এই হেতুকে জুবুৰা মাৰি সুচী হোৱা তেওঁ আপোনাক এই আজ্ঞা দিয়াত আপুনি জানো তাক কৰিব নোৱাৰে? তেতিয়া তেওঁ ঈশ্বৰৰ লোকৰ আজ্ঞাৰ দৰে জৰ্দনত সাতবাৰ ডুব মাৰিলে। তাতে তেওঁৰ গাৰ মঙহ সৰু ল'ৰাৰ গাৰ মঙহৰ নিচিনা হল আৰু তেওঁ সুচী হল। সেই দাসসকলে নামানক কলে, আপোনাক কিবা ডাঙৰ কাম এটা কৰিবলৈ কোৱা হলে আপুনি জানো নকৰিলেহেঁতেন। এৰা, মানুহে পৰিত্ৰাণ লাভ কৰিবলৈ নানা ধৰণৰ কষ্ট কৰিবলৈ সাজু থাকে, কিন্তু নম্ৰভাৱে যীশুখ্ৰীষ্টক পৰিত্ৰতা বুলি গ্ৰহণ কৰিবলৈ হলে বেয়া পায়। সেই দাসসকলৰ অনুৰোধ ক্ৰমে নামানে জৰ্দন নদীত সাতবাৰ জুবুৰা মাৰিলে আৰু তেওঁ সম্পূৰ্ণৰূপে সুস্থ হল। পোন্ধৰৰ পৰা ঊনৈশ নম্বৰ পদ, পাছে নামানে নিজৰ সংগী আটাই লোকবিলাকে সৈতে ঈশ্বৰৰ লোকৰ ওচৰলৈ উভতি আহি তেওঁৰ আগত থিয় হৈ কলে, চাওক, মই এতিয়া জানিলো যে গোটেই পৃথিৱীত আৰু কতো ঈশ্বৰ নাই, কেৱল ইছৰাইলৰ মাজতে আছে। এই হেতুকে মই বিনয় কৰো, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক। কিন্তু তেওঁ কলে, মই যিজনৰ সাক্ষাতে থিয় হৈ আছো সেই যীহুৱাৰ জীৱনৰ শপত মই একোকে গ্ৰহণ নকৰো। তাক গ্ৰহণ কৰিবলৈ নামানে তেওঁক বহুত মিনতি কৰিলোতো, তেওঁ মান্তি নহল। পাছে নামানে কলে, সেয়ে যদি নহয় তেন্তে দুটা খচ্চৰৰ বোজাৰ মাটি আপোনাৰ এই দাসক দিয়া হওক, কিয়নো আজিৰ পৰা আপোনাৰ এই দাসে যীহুৱাৰ বাহিৰে কোনো ইতৰ দেৱতাৰ উদ্দেশ্যে হোম বা বলিদান আৰু নকৰিব। কেৱল এই বিষয়ত যীহুৱাই আপোনাৰ এই দাসক ক্ষমা কৰক। যেতিয়া মোৰ প্ৰভুৱে সেৱা কৰিবৰ অৰ্থে ৰিম্মুনৰ গৃহত সোমাই মোৰ হাতত ভৰ দিয়ে আৰু মই ৰিম্মুনৰ গৃহত প্ৰণিপাত কৰো, তেতিয়া মই ৰিম্মুনৰ গৃহত প্ৰণিপাত কৰা সেই কথাত যীহুৱাই আপোনাৰ এই দাসক ক্ষমা কৰক। তাতে ইলিছাই তেওঁক কলে, শান্তিৰে যোৱা। তেতিয়া তেওঁ ইলিছাৰ ওচৰৰ পৰা ওলাই কিছু বাট গল। কুষ্ঠৰোগৰ পৰা মুক্ত হোৱাৰ পাছত নামান আকৌ ইলিছাৰ ওচৰলৈ আহিল আৰু ইলিছাক উপহাৰ দিব খুজিলে, কিন্তু ইলিছাই কোনো উপহাৰ ল'বলৈ অস্বীকাৰ কৰিলে। নামানে ঈশ্বৰ যীহুৱাই প্ৰকৃত ঈশ্বৰ বুলি স্বীকাৰ কৰিলে আৰু তেওঁকেই হৃদয়েৰে ভয় ভক্তি কৰি চলিব বুলি স্বীকাৰ কৰিলে। ইয়াৰ পিছত আমি ঘটনাটোৰ আন এটা দিশ পাওঁ। 21ৰ পৰা 23 নম্বৰ পদলৈকে আমি পঢ়িলে এই ঘটনাটো পাওঁ। এইবুলি গেহজীয়ে নামানৰ পাছে পাছে লৰি গ'ল। তাতে নামানে তাক তেওঁৰ পাছত লৰি অহা দেখি তাৰে সৈতে সাক্ষাৎ হ'বৰ নিমিত্তে ৰথৰ পৰা নামি সুধিলে, মংগল নে? তাতে সি কলে, মংগল, মোৰ প্ৰভুৱে এই কথা কৈ মোক পঠালে, চাওক, এতিয়াই ইফ্ৰইম পৰ্বতীয় অঞ্চলৰ পৰা শিষ্য ভাৱবাদীবিলাকৰ মাজৰ দুজন ডেকা মোৰ কাষলৈ আহিছে, মই বিনয় কৰো, তেওঁবিলাকলৈ এক কিক্কৰ ৰূপ আৰু দুযোৰা কাপোৰ দিয়ক। তাতে নামানে কলে, দুই কিক্কৰ ৰূপ লোৱা। এইবুলি তেওঁ তাক বৰকৈ ধৰি দুযোৰ কাপোৰে সৈতে দুটা থৈলাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুটা বন্দীৰ কান্ধত দিলত, সিহঁতে তাৰ আগে আগে বৈ আনিলে। ইলিছাৰ সেই দাস গেহজীয়ে এনেদৰে মিছা কথা কৈ নামানৰ পৰা ধন আদায় কৰিলে। পাছে পৰ্বতপালত সি সিহঁতৰ হাতৰ পৰা সেইবোৰ লৈ ঘৰৰ ভিতৰত থলে, আৰু সি সেই মানুহ দুটাক বিদায় দিলত সিহঁত গুচি গ'ল। পাছে সি ভিতৰলৈ গৈ নিজ প্ৰভুৰ আগত থিয় হল। তেতিয়া ইলিছাই তাক সুধিলে, হে গেহজী, তুমি ক'ৰ পৰা আহিলা? তেওঁ ক'লে, আপোনাৰ দাস কলৈকে যোৱা নাই। গেহজীয়ে সেই উপহাৰৰ বস্তুখিনি লুকুৱাই থৈ আহি ইলিছাৰ কাষ পালেহি। গেহজীয়ে ভাবিছিল তেওঁ ফাঁকি দিব পাৰিব। কিন্তু তেওঁ তাক ক'লে, যেতিয়া সেই মানুহে তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজ ৰথৰ পৰা নামিল, তেতিয়া তালৈ জানো মোৰ মন যোৱা নাই। ধন লবৰ আৰু বস্ত্ৰ, জিত গছৰ বাৰী, দাক্ষাবাৰী, মেৰ গৰু আৰু বন্দী বেটী লবৰ জানো সময় এই। এই হেতুকে নামানৰ কুষ্ঠ ৰোগ তোমাত আৰু তোমাৰ বংশত সদায় লাগিব। তাতে গেহজী হিমৰ নিচিনা বগা কুষ্ঠৰোগী হৈ তেওঁৰ আগৰ পৰা ওলাই আহিল। নামানৰ পাপ আছিল গৰ্ব আৰু গেহজীৰ পাপ আছিল লোভ। লোভ হৈছে আত্মাৰ কুষ্ঠৰোগ। নামান নম্ৰ হৈ জৰ্দন নদীত গা ধুই সুস্থ হল, কিন্তু গেহজীয়ে এই সকলো জানি বুজিও লোভৰ বশৱৰ্তী হৈ অভিশাপৰ ভাগী হ'ব লগা হল। প্ৰিয় শ্ৰোতা, আচলতে আমাৰ সকলোৰে অৱস্থা নামানৰ নিচিনা। আমি সকলো পাপৰ কবলত থকা লোক। আমাৰ এই আত্মিক কুষ্ঠৰোগ সুস্থ কৰাৰ এটাই মাত্ৰ উপায়, নম্ৰভাৱে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ আহি তেওঁৰ ওচৰতেই আমাৰ জীৱন গতাই দি তেওঁকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা। এই কাম কৰিবলৈ আমাৰ একো যোগ্যতা নালাগে, কেৱল লাগে আমাৰ বিশ্বাস আৰু নম্ৰতা। সেই কাম নকৰালৈকে আমি সম্পূৰ্ণৰূপে কেতিয়াও সুস্থ হ'ব নোৱাৰো, অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰো। সেই কাম আজিয়েই এই মুহূৰ্ততেই নকৰে কিয়, আপোনাক সুস্থ কৰিবলৈ প্ৰভু যীশু আগ্ৰহেৰে বাট চাই আছে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।